আমি আর অধিক সময় আপনাদের প্রশ্ন করব না। can try. समस्त कोटि कोटि परिकर आछे वैकुंठ लीला इत्यादि होचे अथवा भगवान जखन अवतीर्ण हन तखन जे लीला देखा हुए ई माया द्वारा इगुली भिन्न नय इटा शुद्ध अवस्थाते ये आछे तार मध्ये एक जन ताके शुद्ध अद्वैत बोल आर मध्वाचार्य शुद्ध द्वैत শক্তি দ্বারাই এই সবগুলি হচ্ছে ভিন্ন ভেদাভেদবাদের সম্বন্ধে বিচার হল চারটি বৈষ্ণব সম্প্রদায় যে বিচার দিয়েছেন বিশিষ্টাদ্বৈতবাদ শুদ্ধ দ্বৈতবাদ শুদ্ধ অদ্বৈতবাদ ভেদাভেদ এটা হচ্ছে বেদের এক দেশীয়বাদ সম্পূর্ণ বেদের মত নয় বেদের মধ্যে দুই রকমভাবে বিচার দেখা যায় অভেদও দেখা যায় ভেদও দেখা যায় দুটাই পাশাপাশি সর্বত্রই আছে বেদে ভেদ ভগবানের সঙ্গে অভেদ কিন্তু যেখানে ভেদ অভেদ বা দুটাই থাকবে সেখানে ভেদটাই প্রবল এই জন্য তার মধ্যে এক দেশীয় বিচার হওয়ার জন্য কেবল ভেদই নয় কেবল অভেদই নয় চৈতন্য মহাপ্রভু সর্ববেদের একটা সামঞ্জস্য করে দিয়ে অচিন্ত ভেদাভেদ তত্ত্ব প্রকাশ করে বিশেষ করে দেখতে পাওয়া যায় চার সম্প্রদায় বস্তু পরিণামবাদ দেখিয়েছে কিন্তু চৈতন্য মহাপ্রভু বস্তু বিকৃত হতে পারে না অবিকৃত এই জন্য শক্তি পরিণাম পরিণামবাদ দেখায় এটি আমাদের হচ্ছে বৈশিষ্ট্য নিম্বাদিত্য তিনি দেখাইলেন ভেদাভেদ তাকে স্বাভাবিক ভেদাভেদ কিন্তু অচিন্ত নয় তিনি কেন কোন প্রকারে এই বস্তু পরিণামবাদী মধ্যে এসে গেছে রামানুজতাই মধ্যতাই বিষ্ণুতাই বস্তু বিকৃত হতে পারে জগৎ রূপেতে আর জীব রূপেতে তিনি পরিণত হন নাই তাহার মন্ত্র তাহার শক্তি একটা এমন প্রভাব অচিন্ত যে তাহার কোনো কেন এটা উত্তর দিতে পারা যায় আগুন জ্বালায় কেন বিষ খেলে আর আদমি মরে কেন এটা তো একটা শক্তি বস্তু ওইরকম হয় ভগবানের অচিন্ত শক্তি যাতে সর্বস্ত বেদেতে বলা হয়েছে ওই বস্তু দ্বারা তিনি ইচ্ছা করা মাত্র এই তাহার শক্তি জীব জগৎ রূপেতে স্বাংশ বিভিন্নাংশ ইত্যাদি রূপেতে সমস্ত তিনি বিস্তৃত হয়ে এইসব লীলাগুলি প্রকাশ করেছে সময় সংক্ষেপ আজকে সময় বেশি হয়েছে বেশ সুন্দর আলোচনা হয়েছে এইরকম হতে আপনারা এইসবগুলি বিচার গ্রহণ করবেন একটি প্রশ্ন উঠতে পারে শ্রীমদ্ ভাগবত মধ্যে কি বিচার গ্রহণ করা হয়েছে বদন্তি তত্ত্ব বিদস্তত্ত্বম যজ্ঞাম অদ্বয়ম ব্রহ্মেতি পরমাত্মেতি ভগবান ইতি সত্য অদ্বয় জ্ঞান পরতত্ত্ব ওর মধ্যে বলেছে তাহলে অদ্বয়বাদকে শ্রীমদ্ ভাগবত গ্রহণ করলেন অদ্বয়বাদ শ্রীমদ্ ভাগবতের বিচার এইটি যেন কেউ মনে না করে श्रीमद्भागवत अचिंत भेदा भेदेरी कथा बोले छन, रीते अर्थम जत प्रतीयत न प्रतीयत च आत्मनि। यही चतुर्श्लोकी भागवत थे, स्पष्ट कर दिए अचिंत भेदा भेदेर कथा बोले छन। अचिंत माने कि जहाँ चिंता करते पारा जाए ना, यही अर्थ न मानवी बुद्धि ते तहार चिंता करते पारा जाए, किंतु वेद बुद्धि गम्य गुरु परंपरागत जे हमारे शास्त्र मेने नहीं ऐसे चेन परंपरागत की बोले आम ना है, एतद द्वारा चिंत्य एतद द्वारा ताके पूछते पारे एक जन अचिंत जे बुझते ही पारा गेलो ना ताले आर की होलो सेटे अचिंतन वेद बुद्धि गम्य गुरु परंपरा पर आगत जे समस्त आमादे याचे आम नाय आम नाय अनुसार ते तहां के चिंता करते पारा जाए जे ब्रह्म की रकम भव ए संपूर्ण ब्रह्म के ब्रजे ब्रजेंद्र नंदन एते चांस कला पुंसा कृष्णस्तु भगवान। आबार गोपाल बोलले तुम्हारा मने करबो ना जे तिनी बाली कृष्ण किशोर रूपी होच्छे मूल रूप, मूल रूप की ब्रजेंद्र नंदन श्याम सुंदर नवकिशोर नटवर गोपवेश बेनुकर, तब तहाके गोपाल बोलते पारा जाए क्या बोला जाए। गोपाल के गोगण के रक्षा करे छेन वेद शास्त्र इत्यादि होच्छे गो, यही सब के सब समय पालन करें, यही जन गोप गोपी गोप गोवत्स गो माने वेद इत्यादि बहु अर्थ सबके पालन करें, यही जन तहार नाम गोपाल। यही जन नर्तक गोपाल शुद्ध बाल गोपाल ही नन, तार मध्य बालू गोपाल आछेन सब जत रकमेर भाव ब्रजेंद्र नंदन, तबे उनार जे गोपाल उनी ब्रजेंद्र नंदन ठीक बोलते नहीं पारा जाए। कृष्ण रूप आछे किंतु तहार जे मध्वाचार्य जे गोपाल उनी द्वारकाधीश ठीक ओई रकम भावे थे, जदिओ दधिमंथन इत्यादि नियेछेन वासुदेव कृष्ण रूपे ते तहार स्तुति करेछेन नंदन इत्यादि बोलेछेन, किंतु जखन तहार विचारधारा देखा जाए जदिओ नंदनंदन इत्यादि बोलेछेन ओई रकम हो चैतन्य महाप्रभु ओई संप्रदाय धारण करलें ओई जन्य जितनी रूप स्वीकार करेछेन कृष्ण रूप, आर कोनो आचार्यगण एटा करें एई जन्य तहार संप्रदाय भुक्त हलें, किंतु तार मध्ये आबार विचार आछे मध्वाचार्य विचार जे सीमित ओई रकम महाप्रभु विचार सीमित नहि। ब्रजे ब्रजेंद्र नंदन रसिक रसिक चूड़ामणि कृष्णचंद्र, यही सब बोली बहु विशेष विचार आछे, आमरा समय अंतरेते यही सब बोली विचार प्रकाश करब। आज के पर्यंत आमरा स्थगित राखब गौर प्रणाम। काल के सकाल बेला 4:30 समय एखानते के बेड़ब, एकांति कहते ऋतुदीप आ ऋतुदीप ठीक है तपा हमार जब विद्यानगर सार्वभौम भट्टाचार्य तहार पिता छिलेन पिना महेश्वर विशारदेर स्थान श्री चैतन्य महाप्रभु ओखाने गिये छिलेन, ओखान थेके सार्वभौम भट्टाचार्य महाप्रभु लीला पुष्टि जन्य तिनि आबार जगन्नाथपुरीते सिनि ओखाने गिये छिलेन সেই স্থানে তে যাব। আর সেইখান থেকে
কথা বলে দিতে হবে আর 7:30 মধ্যে পারণ হরি দেখি 7:30 মধ্যে গিয়ে পারণ করব,
তারপরে ওখান থেকে আমরা জন্নুদ্বীপ যাব, আর জন্নুদ্বীপ থেকে আমরা ফের আবার মদদ্রুম দ্বীপ হয়ে আমরা ফিরে আসবো।
Thus ends the class on the evening of the 25th of March 2002 in Sri Devananda Gaudiya Math, Srinagar Vidya, Hare Krishna.